নমস্কাৰ, পৰম শ্ৰদ্ধাৰ দেৱতুল্য আত্মীয় কাৰ্যকৰ্তা বন্ধু ভগিনীসকল, মই দিলীপ শইকীয়াই কৈছোঁ, ৰাজ্যিক বিজেপিৰ সভাপতি। আজি 7 বজাৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই সকলো কাৰ্যকৰ্তাকে অতি সোনকালে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাত সকলো দিশত সহযোগিতা আগবঢ়াবলৈ বিনয়েৰে আহ্বান জনাইছোঁ। প্ৰতিগৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন শক্তিশালী, স্বাৱলম্বী, আত্মনিৰ্ভৰ, সুৰক্ষিত অসম গঢ়াৰ বাবে সংকল্প লওক আৰু সকলোৱে এই দিনটোক গণতন্ত্ৰৰ উৎসৱ হিচাপে উদযাপন কৰক। প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজৰ বুথত যাতে সৰ্বাধিক ভোটদান সুনিশ্চিত কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী ভোটাৰৰ লগত সম্পৰ্ক আৰু তেওঁলোকে ভোট ইতিমধ্যে দিলে নে দিয়া নাই সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি যদি ভোট দিয়া নাই তেতিয়াহ'লে তেওঁলোকক ভোট কেন্দ্ৰলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাত সহযোগিতা আগবঢ়াওক। আহক, আজি এই নিৰ্বাচনৰ পবিত্ৰ দিনটোত, গণতন্ত্ৰৰ উৎসৱৰ আজিৰ এই দিনটোত আমি সৰ্বাধিক ভোটদান কৰি গণতন্ত্ৰক শক্তিশালী কৰোঁ আৰু আই অসমীক, মা ভাৰতীক সেৱা কৰাৰ বাবে আগন্তুক দিনৰ বাবে সংকল্প গ্ৰহণ কৰোঁ। বহুত বহুত ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।